এয়া আকাশবাণী। বাতৰিৰ সৈতে মই পংকজ নাথ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, দুদিনীয়া ব্ৰিক্ছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যোৱা নিশা ব্ৰাজিলৰ ৰাজধানী ব্ৰাছিলিয়াত উপস্থিত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ নাম শান্তিৰ নবেল বঁটাৰ বাবে প্ৰস্তাৱ কৰি ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে নবেল কমিটিলৈ মনোনয়ন প্ৰেৰণ কৰিছে। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নাম ভুলকৈ উচ্চাৰণ কৰি তেওঁলোকক অপমান কৰিছে বুলি বিজেপিয়ে অভিযোগ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছত হোৱা ভয়ংকৰ বানত মৃত্যুৰ সংখ্যাই 100 অতিক্ৰম কৰিছে আৰু প্ৰাক্তন চেম্পিয়ন নভাক জকভিচে উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত অনুষ্ঠিত দুদিনীয়া ব্ৰিক্ছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যোৱা নিশা দেশখনৰ ৰাজধানী ব্ৰাছিলিয়াত উপস্থিত হয়। তাত তেওঁক ব্ৰাজিলৰ প্ৰতিৰক্ষা মন্ত্ৰী জছ' মুচিঅ' মণ্টেৰিঅ' ফিলহৈ বিমানবন্দৰত আদৰণি জনায়। বিমানবন্দৰত অভ্যাগত প্ৰধানমন্ত্ৰীগৰাকীক পৰম্পৰাগত ব্ৰাজিলিয়ান ছাম্বা নৃত্যৰে সম্ভাষণ জনোৱা হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে বাটালা মুণ্ড নামৰ সংগীত গোষ্ঠীটোৱে পৰিৱেশন কৰা এই নৃত্য সংগীতৰ অনুষ্ঠানে আফ্ৰিকীয় ব্ৰাজিলীয় সংগীতক গোলকীয় পৰিচয় দিবলৈ সমৰ্থ হৈছে। প্ৰধানমন্ত্ৰী মোদীক ব্ৰাজিলবাসী ভাৰতীয়সকলেও বিমানবন্দৰত সমবেত হৈ আদৰণি জনায়। শ্ৰীমোদীয়ে এই আদৰণিক স্মৰণীয় হিচাপে বৰ্ণনা কৰি শিপাৰ সৈতে প্ৰৱাসী ভাৰতীয়সকলে ৰক্ষা কৰি অহা সংযোগক প্ৰশংসা কৰে। ভাৰত আৰু ব্ৰাজিলৰ শক্তিশালী অংশীদাৰিত্বক নতুন মাত্ৰা দিয়াৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী মোদী ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইছ ইনাচিঅ' লুলা দা ছিলভাৰ সৈতে আজি প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ'ব। এই বৈঠকত বাণিজ্য, প্ৰতিৰক্ষা, শক্তি, মহাকাশ, প্ৰযুক্তি, কৃষি, স্বাস্থ্য আৰু জনসম্পৰ্কৰ দৰে বিষয়সমূহৰ সন্দৰ্ভত দুয়োগৰাকী নেতাই আলোচনা কৰিব। ব্ৰাজিলত থকা ভাৰতৰ ৰাষ্ট্ৰদূত দীনেশ ভাটিয়াই প্ৰকাশ কৰা অনুসৰি দুয়োখন দেশে কমেও 4 গুৰুত্বপূৰ্ণ চুক্তিত উপনীত হোৱাৰ আশা আছে। ব্ৰাজিল ভ্ৰমণৰ সামৰণি পেলাই কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 5-দেশীয় ভ্ৰমণৰ শেষ পৰ্যায়ত নামিবিয়ালৈ যাব। শান্তি স্থাপনৰ অৰ্থে লোৱা ভূমিকাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ নাম শান্তিৰ নবেল বঁটাৰ বাবে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে প্ৰস্তাৱ কৰিছে। বছৰটোৰ তৃতীয়খন বৈঠকত মিলিত হৈ কালি হোৱাইট হাউছৰ এটা নৈশ ভোজত প্ৰধানমন্ত্ৰী নেতান্যাহুৱে নবেল কমিটিলৈ তেওঁ পঠিওৱা মনোনয়ন পত্ৰৰ এটা প্ৰতিলিপি ৰাষ্ট্ৰপতি ট্ৰাম্পক প্ৰদান কৰে। তেওঁ বিশেষকৈ পশ্চিম এছিয়াত শান্তি আৰু সুৰক্ষা স্থাপনৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতি ট্ৰাম্পে লোৱা ভূমিকাৰ উচ্চ প্ৰশংসা কৰে। এই বৈঠকত প্ৰধানমন্ত্ৰী নেতান্যাহুৱে গাজাক পেলেষ্টাইনৰ পৰা মুক্ত কৰি বিলাসী মহানগৰ হিচাপে গঢ়ি তুলিবলৈ ডনাল্ড ট্ৰাম্পে দিয়া বিতৰ্কিত প্ৰস্তাৱক মৌখিকভাৱে সমৰ্থন কৰে। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নাম ভুলকৈ উচ্চাৰণ কৰি তেওঁলোকক অপমান কৰিছে বুলি বিজেপিয়ে অভিযোগ কৰিছে। আজি নতুন দিল্লীত এখন সংবাদমেলত বিজেপিৰ মুখপাত্ৰ গৌৰৱ ভাটিয়াই অভিযোগ কৰি কয় যে ইয়াৰ জৰিয়তে কংগ্ৰেছ দলৰ মহিলা আৰু দলিত বিৰোধী মনোভাৱ প্ৰতিফলিত হৈছে। শ্ৰীখাৰ্গেই ৰাজহুৱাকৈ কৰা এনে মন্তব্যৰ বাবে তেওঁ লিখিতভাৱে ক্ষমা খুজিব লাগে বুলিও শ্ৰীভাটিয়াই দাবী কৰে। ৰাহুল গান্ধীকে ধৰি কংগ্ৰেছ নেতাসকলে শ্ৰীখাৰ্গেৰ এনে অবাঞ্ছনীয় মন্তব্যৰ বাবে তেওঁক ভৰ্ৎসনা কৰিছে নে নাই সেই বিষয়েও বিজেপিৰ মুখপাত্ৰ শ্ৰীভাটিয়াই প্ৰশ্ন কৰে। তামিলনাডুৰ কুদ্দালোৰ জিলাৰ চেম্মানকুপ্পামৰ এটা লেভেল ক্ৰছিঙত আজি পুৱা এখন স্কুল ভানত এখন ৰেলগাড়ীয়ে খুন্দা মৰাৰ ফলত 3 শিক্ষাৰ্থীৰ মৃত্যু হয় আৰু কমেও 5 আহত হয়। এই দুৰ্ঘটনাত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে গভীৰ শোক প্ৰকাশ কৰিছে আৰু ক্ষতিপূৰণ ঘোষণা কৰিছে। তেওঁ নিহতৰ পৰিয়াললৈ 5,00,000 টকাকৈ, গুৰুতৰভাৱে আহতসকললৈ 1,00,000 টকাকৈ আৰু সাধাৰণভাৱে আহতসকললৈ 50,000 টকাকৈ সাহায্য দিয়াৰ কথা প্ৰকাশ কৰে। আহতসকলক পুডুচেৰীৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এই দুৰ্ঘটনাৰ বাবে লেভেল ক্ৰছিঙৰ গেট কিপাৰজনক সাময়িকভাৱে নিলম্বন কৰা হৈছে আৰু দুৰ্ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। নেপালত বান পৰিস্থিতি প্ৰায় অপৰিৱৰ্তিত আছে। ৰাছুৱা জিলাৰ বিভিন্ন অঞ্চলত আবদ্ধ হৈ থকা 9 লোকক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে। নেপাল চীন সীমান্তৰ সমীপত তেওঁলোক আবদ্ধ হৈ আছিল। আনহাতে যোগাযোগ বিচ্ছিন্ন হৈ থকা 37গৰাকী লোকৰ 22গৰাকী এটা আশ্ৰয় শিবিৰত সুৰক্ষিত হৈ থকা বুলি জনা গৈছে আৰু বাকী 15গৰাকীৰ সন্ধান অব্যাহত আছে। দেশখনৰ গৃহ মন্ত্ৰালয়ৰ কাৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি বেয়া বতৰৰ বাবে ৰাছোৱাত উদ্ধাৰ অভিযানৰ বাবে হেলিকপ্টাৰ প্ৰেৰণ কৰিব পৰা হোৱা নাই। ৰাছোৱাৰ ঘাইপথটো বানত ক্ষতিগ্ৰস্ত হৈছে, ফলত উদ্ধাৰকাৰী বাহিনীৰ দল বানবিধ্বস্ত অঞ্চলত উপস্থিত হোৱাত প্ৰতিবন্ধকতাৰ সৃষ্টি হৈছে। লেণ্ডে সোঁতে নেপাল আৰু চীনৰ ভূভাগক সংযোগ কৰা ৰাছোৱা জিলাৰ মিতেৰিপুল দলংখন উটুৱাই নিয়ে। চীনৰ ভূখণ্ডত হোৱা প্ৰবল বৰষুণৰ ফলতে অঞ্চলটোত বানৰ সৃষ্টি হৈছে। এই বানত নেপালৰ ৰাছোৱাগাধি জলবিদ্যুৎ প্ৰকল্পৰ বান্ধটোৰো বহু পৰিমাণে ক্ষতি হৈছে। আন এটা ঘটনাত নোৱাকাট জিলাৰ এটা দ্বীপত ত্ৰিশুলী নদীৰ বানত আবদ্ধ হৈ থকা দুজন লোকক উদ্ধাৰ কৰা হৈছে। সেনাবাহিনীৰ হেলিকপ্টাৰে তেওঁলোকক উদ্ধাৰ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছৰ মধ্যভাগত হোৱা ভয়ংকৰ বানত মৃত্যুৰ সংখ্যাই 100 অতিক্ৰম কৰিছে। ইয়াৰে বেছিভাগেই কেৰ কাউণ্টিৰ বুলি জনা গৈছে। কেৰ কাউণ্টিৰ এটা গ্ৰীষ্মকালীন শিবিৰত 28গৰাকী কিশোৰৰ মৃত্যু হয়। টেক্সাছৰ উপৰাজ্যপাল ডেন পেট্ৰিকে কয় যে যদিহে গুৱাডালাপো নদীৰ সৈতে বান সতৰ্কীকৰণ সংকেত সংযোগ কৰা হলহেঁতেন তেতিয়া মৃত্যুৰ সংখ্যাও কম হলহেঁতেন। ইপিনে ৰাষ্ট্ৰীয় বতৰ সেৱাৰ ক্ষেত্ৰত আবণ্টিত পুঁজি কৰ্তনৰ পৰামৰ্শ হোৱাইট হাউছে অগ্ৰাহ্য কৰিছে। নৌবাহিনীৰ মুৰববী এডমিৰেল দীনেশ কে ত্ৰিপাঠী, এয়াৰ চীফ মাৰ্চেল এ পি সিং আৰু স্থলসেনা বাহিনীৰ মুৰববী জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে আজি নতুন দিল্লীত জ্যেষ্ঠ সেনা বিষয়াসকলৰ এখন বৈঠকত ভাষণ দিয়ে। তিনিওটা বাহিনীৰ এখন যুটীয়া অভিযান আয়োজন সন্দৰ্ভত আয়োজিত বৈঠকত তিনিওগৰাকী মুৰববীয়ে সেনা বাহিনী তিনিটাৰ একতা সন্দৰ্ভত তেওঁলোকৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। ভৱিষ্যতে হ'ব পৰা যুদ্ধ সদৃশ পৰিৱেশৰ সৈতে মুখামুখি হোৱাৰ বাবে সমন্বিত সামুদ্ৰিক আৰু বায়ুসেনা বাহিনীৰ যুদ্ধ কৌশল সন্দৰ্ভত বিশেষ গুৰুত্ব আৰোপ কৰি যুটীয়া অভিযানৰ পৰিকল্পনা যুগুত কৰাৰ উদ্দেশ্যে এই বৈঠক অনুষ্ঠিত হয়। অমৰনাথ যাত্ৰাৰ আজি ষষ্ঠ দিন। যোৱা 3 জুলাইত আৰম্ভ হোৱা বাৰ্ষিক 38-দিনীয়া অমৰনাথ যাত্ৰা সুকলমে অব্যাহত আছে। দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ নুন ৱান পেহেলগাম বেছ কেম্প আৰু গাণ্ডেৰৱাল জিলাৰ বালতাল এই দুই পথেৰে ভক্তসকলে যাত্ৰা কৰিছে। বৰফ জমা হৈ শিৱলিংগৰ আকৃতি গ্ৰহণ কৰাৰ বাবে এই পবিত্ৰ গুহা জনাজাত। কাশ্মীৰৰ হিমালয় পাদদেশীয় এলেকাত 12,756 ফুট উচ্চতাত এই গুহা অৱস্থিত। যোৱা 5টা দিনত 93,000তকৈ অধিক ভক্তই অমৰনাথ গুহা দৰ্শন কৰিছে। বহুতৰপীয়া সুৰক্ষা ব্যৱস্থাৰ মাজেৰে দৈনিক কেইবাহাজাৰ যাত্ৰীয়ে জম্মুৰ মূল শিবিৰৰ পৰা যাত্ৰা আৰম্ভ কৰে। প্ৰাক্তন চেম্পিয়ন নভাক জকভিছে চলিত বৰ্ষৰ উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰি কোৱাৰ্টাৰ ফাইনেলত খেলুৱৈগৰাকীয়ে অষ্ট্ৰেলিয়াৰ এলেক্স ডি মিনাউৰক 1-6, 6-4, 6-4, 6-4 ফলাফলত পৰাস্ত কৰে। এইবাৰকে ধৰি জকভিছে 16বাৰৰ বাবে প্ৰতিযোগিতাখনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এই পৰ্যন্ত খেলুৱৈগৰাকীয়ে উইম্বলডন টেনিছ প্ৰতিযোগিতাত 101খন খেলত জয়ী হোৱাৰ বিপৰীতে মাত্ৰ 11খনতহে পৰাজয়ৰ মুখ দেখিছে। ৰজাৰ ফেডাৰাৰৰ নামত প্ৰতিযোগিতাত সৰ্বাধিক 105খন খেলত জয়ী হোৱাৰ অভিলেখ আছে। ইপিনে বিশ্বক্ৰমৰ শীৰ্ষস্থানৰ খেলুৱৈ জেনিক চিনাৰেও প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰি কোৱাৰ্টাৰ ফাইনেলত খেলুৱৈগৰাকী প্ৰতিদ্বন্দ্বী গ্ৰীকৰ ডিমিত্ৰোভৰ বিৰুদ্ধে 6-3, 7-5 ফলাফলত পিছপৰি আছিল যদিও বিজয়ৰ প্ৰাক মুহূৰ্তত ডিমিত্ৰোভে আঘাতৰ পৰিপ্ৰেক্ষিতত খেলখনৰ পৰা আধাতে বিদায় ল'ব লগা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। দুদিনীয়া ব্ৰিক্ছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যোৱা নিশা ব্ৰাজিলৰ ৰাজধানী ব্ৰাছিলিয়াত উপস্থিত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ নাম শান্তিৰ নবেল বঁটাৰ বাবে প্ৰস্তাৱ কৰি ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে নবেল কমিটিলৈ মনোনয়ন প্ৰেৰণ কৰিছে। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নাম ভুলকৈ উচ্চাৰণ কৰি তেওঁলোকক অসন্মান কৰিছে বুলি বিজেপিয়ে অভিযোগ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছত হোৱা ভয়ংকৰ বানত মৃত্যুৰ সংখ্যাই 100 অতিক্ৰম কৰিছে আৰু প্ৰাক্তন চেম্পিয়ন নভাক জকভিছে উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত।